এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পূৰৱ গগৈয়ে আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, অসমীয়া চলচ্চিত্ৰ এমুঠি পুথিলৈ ৰজত কমল বঁটাৰ সন্মান, সন্ধ্যালৈ অসমীয়া চুটি ছবিৰ ৰজত কমল বঁটা, ধেমাজিত 2004 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উগ্ৰপন্থীয়ে সংঘটিত কৰা বোমা বিস্ফোৰণত নিহত লোকসকলৰ স্মৃতি আজি ৰাজ্যজুৰি শোক দিৱস পালন, জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা, জম্মু কাশ্মীৰত 3টা পৰ্যায় আৰু হাৰিয়ানাত 1টা পৰ্যায়তে হ'বলগীয়া ভোটগ্ৰহণৰ দিন ঘোষণা, কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী মনু ভাকুৰক সম্বৰ্ধনা, আৰু 88 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসমৰ 20 গৰাকী কালাৰী পায়েত্ৰ খেলুৱৈ নিৰ্বাচিত। আজি নতুন দিল্লীত 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰা অনুসৰি এমুঠি পুথি নামৰ ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি তথা ৰজত কমল বঁটা লাভ কৰিছে। একেদৰে তিৱা ভাষাৰ চলচ্চিত্ৰ চিকাই চালুলৈ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে। নৱপন ডেকা পৰিচালিত অসমীয়া চুটি ছবি শূন্যতাই শ্ৰেষ্ঠ চুটি ছবি তথা ৰজত কমল বঁটা লাভ কৰিছে। আনহাতে তথ্যচিত্ৰ শিতানক আইনী বৰুৱা পৰিচালিত দীৰবেলা সুস্থ পদ্মশ্ৰী আৰু পাৰ্থভাৰতী মহন্ত পৰিচালিত আন এখন অসমীয়া তথ্যচিত্ৰ হাৰ্গিলা দ্য গ্ৰেটৰ এডজুটেণ্ট ষ্টৰ্কলৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমৰ সাফল্যৰ সন্দৰ্ভত বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্তই এইদৰে কয়।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰিছো, তাত অসমৰ কেইবাগৰাকী পৰিচালকৰ স্মৃতিয়ে পুৰস্কাৰ কৰিছো। প্ৰত্যেকতে মই মুখৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। ক্ৰীড়াৰ ফিল্মত পুৰস্কাৰ পাইছে প্ৰেমানন্দ মন্তৰী, তেওঁ এখন প্ৰথম ছবি আছিল। তাৰ প্ৰথম ছবিখনে যথেষ্ট ব্যতিক্ৰমী চিন্তাৰে বেলেগ ধৰণে নিৰ্মাণ কৰা ছবি আছিল। এটা কথা ক'ব পাৰো, এইখন আইফোনেৰে নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি আৰু এই ছবিখনে চিত্ৰ নিৰ্মাণত নতুন ধৰণৰ ভাৱ পেলাব পাৰিলেহেঁতেন বা এতিয়াও কৰাৰ সুবিধা আছে। বাকী প্ৰতি সমা বৰুৱা, আইনী বৰুৱা, পাৰ্থহে বৰন্ত প্ৰত্যেকেই বেলেগ বেলেগ ধৰণৰ ছবি কৰিছে। বগী সমা বৰুৱাই এটা অসম প্ৰচলিত ভাষাৰ ছবি কৰিছে, আইনী বৰুৱাই দুৰ্বলা ভাৰতত ছবি কৰিছে, পাৰ্থই মন্ত্ৰী হাৰগিলাৰ বিষয়ে ছবি কৰিছে। আটাইকেইটাৰ ছুটীৰে বিষয়বস্তু পৃথক আৰু অংগ পৃথক বিষয়বস্তুবিলাক অসমৰ বাহিৰলৈ লৈ গৈছে, এটা স্বীকৃতি লাভ কৰিছে। সেই স্বীকৃতিৰ কাৰণে মই কৃতজ্ঞতাৰে আঞ্চলিক অভিনন্দন জ্ঞাপন কৰিছো।
2022 চনৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে মালায়ালম চলচ্চিত্ৰ আত্মমৰ নাম ঘোষণা কৰা হৈছে। আনহাতে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিছে আইনা নামৰ তথ্যচিত্ৰখনে। হিন্দী চলচ্চিত্ৰ উচাৰীৰ পৰিচালনাৰ বাবে সুৰজ বৈজয়ন্তই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। আনহাতে ফিচাৰ ফিল্ম কিতানত গুলমোহৰে শ্ৰেষ্ঠ হিন্দী ছবি বঁটা লাভ কৰিছে। হাৰিয়ানাৰ চলচ্চিত্ৰ ফৌজে তথ্যচিত্ৰৰ কিতানত গীতৰ কথাৰ বাবে শ্ৰেষ্ঠ সন্মান লাভ কৰিছে। কান্তৰা ছবিৰ বাবে ঋষভ শেট্টীয়ে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে। আনহাতে তামিল চলচ্চিত্ৰ থিৰু চিত্ৰবলমত কৰা অভিনয়ৰ বাবে নৃত্য মেনন আৰু গুজৰাটী চলচ্চিত্ৰ টছ এক্সপ্ৰেছত কৰা অভিনয়ৰ বাবে মানসী পাৰেখলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আগবঢ়োৱা হৈছে। অৰিজিত সিঙে শ্ৰেষ্ঠ নেপথ্য গায়ক আৰু বম্বে জয়শ্ৰীয়ে শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ধেমাজি জিলাৰ কাছাৰী মৈদামত 2004 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত উগ্ৰপন্থীয়ে সংঘটিত কৰা বোমা বিস্ফোৰণত নিহত লোকসকলৰ স্মৃতিত আজি শোক দিৱস পালন কৰা হয়। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই উপলক্ষে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক শপতবাক্য পাঠ কৰোৱা হয়। এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভালেমান কৰ্মচাৰী উপস্থিত থাকে। ইয়াৰ উপৰিও জিলাখনৰ আন আন বিভাগসমূহতো শোক দিৱস পালন কৰা হয়। মাজুলী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো আজি এই উপলক্ষে সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতাৰে বিষয়া কৰ্মচাৰীসকলে শপতবাক্য পাঠ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত আজি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক শপতবাক্য পাঠ কৰোৱা হয়। দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে হিংসা সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু শান্তি সামাজিক শৃংখলাৰ হকে শপতবাক্য পাঠ কৰে। ইয়াৰ উপৰি জিলাখনৰ আন বিভিন্ন কাৰ্যালয়সমূহতো সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প বাক্য পাঠ কৰা হয়। বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে আন বিভাগৰ কাৰ্যালয়তো নিহত লোকসকলৰ স্মৃতিত শোক দিৱস পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে তামোলপুৰ জিলাতো শোক দিৱস পালন কৰা হয়। তামোলপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ উপস্থিতিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শপতবাক্য পাঠ কৰা হয়। ইয়াৰ পৰা জিলায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণ কৰে। চৰাইদেউ জিলায়ুক্তৰ কাৰ্যালয়ত শোক দিৱসৰ কাৰ্যসূচীত জিলায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে বিভিন্ন বিষয়া কৰ্মচাৰীক সন্ত্ৰাসবাদ বিৰোধী শপতবাক্য পাঠ কৰোৱায়। তিনিচুকীয়া জিলায়ুক্তৰ কাৰ্যালয়তো ধেমাজিৰ উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত শিশুসহ নিৰীহ লোকৰ প্ৰাণত্যাগৰ সেই বিভীষিকাময় দিনৰ কথা সোঁৱৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি জম্মু কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। 18 ছেপ্টেম্বৰত প্ৰথম পৰ্যায়, 25 ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায় আৰু 1 অক্টোবৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আনহাতে 1 অক্টোবৰত একেটা পৰ্যায়তে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। দুয়োখন ৰাজ্যৰে 4 অক্টোবৰত ভোট গণনা কৰা হ'ব। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে জনোৱা অনুসৰি জম্মু কাশ্মীৰৰ মুঠ 90টা বিধানসভা সমষ্টিত 87 লাখৰো অধিক ভোটাৰে ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। কেন্দ্ৰীয়শাসিত অঞ্চলটোত ভোটগ্ৰহণৰ বাবে 11,800 ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব। আনহাতে হাৰিয়ানাত প্ৰায় 2 কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ 20,000ৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব। উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি গুৱাহাটীৰ খানাপাৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মণিন্দ্ৰ নাথ শৰ্মা আৰু আন বিষয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী দাসে 6গৰাকী ফেকাল্টি মেম্বাৰক নিযুক্তি পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি ইতিমধ্যে 99,000ৰো অধিক নিযুক্তি সম্পূৰ্ণ হৈছে। উল্লেখযোগ্য যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অলপতে আয়োজিত অনুষ্ঠানত লোক নিৰ্মাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত 1,127গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিৰে 1 লাখ নিযুক্তি সম্পূৰ্ণ হ'ব বুলি মন্তব্য কৰে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি মৰিগাঁও জিলাত থকা পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰটোৰ সন্দৰ্ভত সংশ্লিষ্ট কেইবাটাও পক্ষৰ সৈতে বিশদভাৱে আলোচনা কৰে। আলোচনাত ৰাজ্যৰ বন বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱ, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলা আয়ুক্ত, গুৱাহাটী আৰু নগাঁও বন সংমণ্ডলৰ বিষয়াৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে। বৈঠকত বন্যপ্ৰাণীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে কোনো সমস্যাৰ উদ্ভৱ নোহোৱাকৈ স্থানীয় লোকৰ পৰা কিদৰে ভূমি অধিগ্ৰহণ কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে আজি জাগীৰ ভকতগাঁও মণ্ডল কাৰ্যালয়ত জাগীৰোদ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বঘৰা আৰু দীঘলগুৰী পঞ্চায়তৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰিখনক প্ৰজন্মা চহৰীয়াৰ পৰা।
কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী মনু ভাকৰক সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সফল মহিলা শ্বুটাৰগৰাকীক 10 লাখ টকাৰ এখন চেকো প্ৰদান কৰে। সোণোৱালে মনু ভাকৰক সাক্ষাতৰ পাছত সাংবাদিকক সম্বোধন কৰি শ্বুটাৰগৰাকীয়ে ভৱিষ্যতে দেশৰ বাবে অধিক পদক কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি পুৱা 9:17 শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ যান এছ এছ এল ভিৰ সহায়ত EOL-08 আৰু SRO নামৰ দুটা কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰে। ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ যানখনৰ উন্নয়নমূলক তৃতীয় উৎক্ষেপণৰ জৰিয়তে উপগ্ৰহ দুটা মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। এই সফল উৎক্ষেপণে ভাৰতৰ অতি ক্ষুদ্ৰ আৰু নেন উপগ্ৰহ প্ৰেৰণৰ সামৰ্থ প্ৰমাণ কৰিছে। দুয়োটা উপগ্ৰহ 475 কিলোমিটাৰ কক্ষপথত স্থাপন কৰা হৈছে আৰু উপগ্ৰহ দুটাৰ সৌৰ পেনেলসমূহ মুকলি কৰা হৈছে। ইছৰোৰ বিভিন্ন ভূকেন্দ্ৰৰ জৰিয়তে উপগ্ৰহ দুটাৰ ওপৰত নজৰ ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছ এছ এল ভিৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে আৰু এখন উৎক্ষেপণ যান লাভ কৰাটো দেশৰ বাবে আনন্দৰ কথা। তেওঁ কয় যে অতি কম খৰচী এছ এছ এল ভি উৎক্ষেপণ যানখনে মহাকাশ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ব্যক্তিগত উদ্যোগকো উৎসাহিত কৰিব। ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য সেৱাসমূহ কাইলৈ পুৱা 6 বজাৰ পৰা 24 ঘণ্টাৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত থাকিব আৰু কেজুৱেলিটি ৱাৰ্ডসমূহ খোলা ৰখা হ'ব। বিজ্ঞপ্তিখনত এইদৰে কোৱা হৈছে যে এই সময়ছোৱাত বহিৰ্বিভাগৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। আই এম এৰ ৰাজ্যিক শাখাসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দৰং আৰক্ষীয়ে মঙলদৈ গা ধোৱা চাপৰিৰ পৰা চাইবাৰ অপৰাধী ৰমজান আলীক গ্ৰেপ্তাৰ কৰিছে। ৰমজান আলীৰ নেতৃত্বত এটা অপৰাধী চক্ৰই বহুকেইগৰাকী ব্যক্তিৰ বেংক একাউণ্টৰ পৰা ধন লুট কৰাৰ অভিযোগ উত্থাপিত হৈছিল। দৰং আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী তালুকদাৰে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত এই চাইবাৰ অপৰাধী চক্ৰটোৱে অনৈতিক কাৰ্যকলাপ চলাই আহিছিল। চক্ৰটোৱে সাধাৰণ লোকক প্ৰলোভনেৰে বেংকত একাউণ্ট খুলি দিয়াৰ লগতে এই ভুৱা একাউণ্টৰ জৰিয়তে অপৰাধজনিত কাম কাজ অব্যাহত ৰাখিছিল। কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ 66 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে বাগৰুম্বা নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। আজিৰ কাৰ্যসূচীত সমগ্ৰ বিশ্বতে কনিষ্ঠ অধ্যাপক হিচাপে স্বীকৃতি পোৱা সুবৰ্ণা আইজাকবাৰী উপস্থিত থাকে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত আজি মটৰ জনগোষ্ঠীয় কেইবাটাও দল সংগঠনে তেওঁলোকৰ বিভিন্ন দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সদৰখন মটক সন্মিলন, মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদে মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, এখন পূৰ্ণাংগ মটক স্বায়ত্তশাসিত পৰিষদ গঠন কৰা, মটক জনগোষ্ঠীৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত এই কাৰ্যসূচী ৰূপায়ণ কৰে। তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰাদেশীকৃত আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আয়োজন কৰা দ্বিতীয় বাৰ্ষিক বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষাত 2024ৰ ফলাফল আজি ঘোষণা কৰা হয়। ডুমডুমাৰ বিধায়ক ৰূপেশ পোৱালে ফলাফলসমূহ ঘোষণা কৰে। কৰিমগঞ্জৰ জিলা আয়ুক্তই কাইলৈ মনসা পূজা উপলক্ষে এদিনীয়া স্থানীয় বন্ধৰ কথা ঘোষণা কৰিছে। কাইলৈৰ দিনটো জিলাখনত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয় আৰু প্ৰতিষ্ঠান বন্ধ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে প্ৰধানমন্ত্ৰী মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। 2025 চনৰ পদ্ম বঁটাসমূহৰ মনোনয়ন ছেপ্টেম্বৰৰ 15 তাৰিখ পৰ্যন্ত গ্ৰহণ কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰৰ পৰ্টেল awards.gov.inত মনোনয়ন দাখিল কৰিব পাৰিব। উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কালাৰী পায়েটটো খেলাৰ বাবে অসমৰ 20 গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে। কেৰালাত অলপতে অনুষ্ঠিত 16 সংখ্যক ৰাষ্ট্ৰীয় কালাৰী পায়েটটো প্ৰতিযোগিতাৰ প্ৰদৰ্শনৰ ভিত্তিত এই খেলুৱৈসকলক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই প্ৰতিযোগিতাত অসমে 1টা সোণ, 6টা ৰূপ আৰু 6টা ব্ৰঞ্জসহ মুঠ 13টা পদক লাভ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈৰ উপৰি ৰেংকিঙৰ ভিত্তিত আন 12 গৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে বাছনি কৰা হৈছে বুলি অসম কালাৰী পায়েটটো সংস্থাৰ সাধাৰণ সম্পাদকে জানিবলৈ দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। অসমীয়া চলচ্চিত্ৰ এমুঠি পুথিলৈ ৰজত কমল বঁটাৰ সন্মান। শূন্যতালৈ অসমীয়া চুটি ছবিৰ ৰজত কমল বঁটা। ধেমাজি 2004 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উগ্ৰপন্থীয়ে সংঘটিত কৰা বোমা বিস্ফোৰণত নিহত লোকসকলৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। জম্মু কাশ্মীৰৰ 3টা পৰ্যায় আৰু হাৰিয়ানাত 1টা পৰ্যায়তে হ'বলগীয়া ভোটগ্ৰহণৰ দিন ঘোষণা। আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসমৰ 20 গৰাকী কালাৰী পায়েটটো খেলুৱৈ নিৰ্বাচিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত কৰি নমস্কাৰ।